নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ডঃ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদ্ঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈও তেওঁলোকক অনুৰোধ জনায়। ডঃ শৰ্মাই আজি দেশৰ এটা আগশাৰীৰ ব্যক্তিগত বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কৰ্মশক্তিৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে আজি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্মিলনৰ সজাগতা সৃষ্টিৰ বাবে এটা বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আটন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ 45 লাখ টকাৰে মৈদামথলীৰ চৌপাশে বকীবেৰ নিৰ্মাণ কৰাৰ লগতে এই মৈদামৰ উন্নয়ন সাধন কৰা হ'ব বুলি শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। তেওঁ লগতে স্বৰ্গদেউ চক্ৰধৰ সিংহৰ দিনত ৰাজমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বুঢ়াগোহাঁইৰ স্মৃতি সোঁৱৰণ কৰে।
সঁচাৰ্থত ক'বলৈ গ'লে সমগ্ৰ অসমীয়া জাতি কেৱল আহোমেই নহয়, সকলোৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। হাবিৰে ঢাক খাই আছিল এটা মৈদাম আৰু সেই মৈদামটো হ'ল অন্যতম এগৰাকী শ্ৰেষ্ঠ অসমীয়া, এগৰাকী বিচক্ষণ অসম শ্ৰেষ্ঠ মন্ত্ৰী, ৰাজনেতা, পণ্ডিত, যুঁজাৰু বীৰ আটন বৰগোহাঁই। আটন বৰগোহাঁই মৈদাম অনাদৃত হৈ আছিল। ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আজি টাই আহোম উন্নয়ন পৰিষদে ময়ূৰ বৰগোহাঁই নেতৃত্বত ইয়াৰ সংবৰ্ধন সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিছে। ইয়াত আমাৰ স্থানীয় সমাজসেৱক প্ৰাক্তন বিধায়ক কুশল দুৰীদেৱৰ পৰা, স্থানীয় যুৱক আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য ভাস্কৰৰ পৰা, আমাৰ স্থানীয় আন এগৰাকী সৰ্বৰোহী যুৱ নেতা হেমন্ত গগৈলৈকে বহু লোকৰ সহযোগিতাত ইয়াৰ সংবৰ্ধন সংৰক্ষণৰ ব্যৱস্থাৰ বাবে আমি আধাৰশিলা স্থাপন কৰিছোঁ।
কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে ৰংকেৰ পূজা পালন কৰে। জিলাখনৰ সদৰ ডিফুৰ লগতে অন্যান্য স্থানতো এই পূজাৰ আয়োজন কৰা হয়। পূজাৰ অংশ হিচাপে পুৰোহিতসকলে ৰাইজৰ অপায় অমংগল দূৰ কৰি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি উঠাৰ কামনা কৰে। উল্লেখযোগ্য যে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শীতকালত এই আনন্দোৎসৱ পালন কৰি বছৰটোলৈ শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে সকলো বিপদ বিঘিনি দূৰ কৰিবলৈ দেৱ দেৱীক প্ৰাৰ্থনা জনায়। এই উৎসৱক ৰংকেৰ কাচিৰদম বা দেহাল পূজা হিচাপেও জনা যায়। শিৱসাগৰ নগৰৰ সমীপৰ পানবেচা বেতনাত আজি প্ৰথমবাৰৰ বাবে মাৰাথনৰ আয়োজন কৰা হয়। পানবেচা টাইকোৱাণ্ডো একাডেমী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মাৰাথনত কোকৰাঝাৰ, বঙাইগাঁও, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাৰ 200ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 21 কিলোমিটাৰ দূৰত্বৰ এই মাৰাথনত গোলাঘাটৰ তিলেশ্বৰ কুৰ্মীয়ে প্ৰথম স্থান দখল কৰে। এই মাৰাথনৰ সৈতে সংগতি ৰাখি পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ আৰু সম্বৰ্ধনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছিল। মূল মাৰাথনৰ পূৰ্বে মহিলা আৰু কিশোৰীসকলৰ মাজত মিনি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষ অনুষ্ঠানৰ মূল কাৰ্যসূচী আজি আৰম্ভ হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনা বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰে। ইয়াৰ পাছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 7:45 অসমত বান নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা মথাউৰিসমূহৰ কাৰ্যকাৰিতা সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।